সুপার হিটস 93.5 রেড এফএম আৰু মৰ্নিং নম্বৰ 1 অফ ম্যান্ডি আৰু এই গানটো শুনাৰ লগে লগে এতিয়া সময় হৈ গ'ল আপোনাক মনত পেলাই দিয়াৰ যে আপুনি যদি বিচাৰিছে কাৰোবাক বাৰ্থডে উইচ কৰিবলৈ বা এনিভাৰ্চাৰি উইচ কৰিবলৈ আপুনি কি কৰিব পাৰে এছ এম এছ এটা মোলৈ পঠিয়াই দিব পাৰে তাৰ বাবে টাইপ কৰক আৰ ই ডি ৰেড স্পেচ জি এইচ আপোনাৰ নাম লিখি আপুনি যাক উইচ কৰিব বিচাৰিছে তেখেতলৈ আপুনি মেছেজটো লিখি পঠিয়াই দিয়ক 58585 নম্বৰলৈ নম্বৰটো আকৌ ৰিপিট কৰিছোঁ 58585লৈ নতুবা আপুনি যাব পাৰে মোৰ অফিচিয়েল ফেন পেজলৈ যি হ'ল আৰ জে ম্যান্ডি ৰেড এফ এম শ্লেছ ফেচবুক ডট কম নতুবা আপুনি মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল আৰ জে ম্যান্ডি শ্লেছ ইনষ্টাগ্ৰাম হেণ্ডেলতো যাব পাৰে নতুবা আপুনি মোৰ টুইটাৰ হেণ্ডেলতো ফলো কৰিব পাৰে আৰ জে ম্যান্ডি শ্লেছ টুইট ডট কম অলৰাইট চ' আপুনি এতিয়া মেছেজ কৰে মানে মই সেইখিনি প্লে' কৰি লৈছোঁ আকৌ বঢ়িয়া এটা ট্ৰেক আৰু তাৰ লগে লগে এটা গুড মৰ্ণিং মেছেজ পঠিয়াইছে মোলৈ সুপৰ্ণা দাসে লিখি পঠিয়াইছে হাই ম্যান্ডি বা গুড মৰ্ণিং সুপৰ্ণা থেংক ইউ চ' ভেৰি মাছ ফৰ দ্য মেছেজ আপুনি এনজয় কৰি আছে মৰ্ণিং নম্বৰ 1 93.5 ৰেড এফ এম বজাতে ৰহক